জিহিজকেল সাত অধ্যায়। যীহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, তোমালোক সেই মনুষ্য সন্তান, প্ৰভু যীহোৱাই ইজৰাইলৰ দেশক এই কথা কৈছে, এতিয়া ইজৰাইল আহিল, দেশৰ চাৰি সীমালৈ অন্ত আহিল। এতিয়া তোমালৈ অন্ত উপস্থিত হ'ল, কিয়নো মই তোমাৰ ওপৰলৈ মোৰ ক্ৰোধ পঠিয়াম, আৰু মই তোমাৰ আচাৰ ব্যৱহাৰ অনুসাৰে বিচাৰ কৰিম। তাৰ পাছত তোমাৰ আটাই ঘৃণলগীয়া কাৰ্যৰ ফল তোমালৈ পৰিশোধ কৰিম, কিয়নো মই তোমালৈ কৰুণাময় দৃষ্টিপাত নকৰোঁ আৰু তোমাক দয়াও নকৰিম, কিন্তু তোমাৰ আচৰণৰ ফলৰ কাৰণে মই তোমাক শাস্তি দিম, আৰু তোমাৰ ঘৃণলগীয়া কাৰ্যৰ ফল তোমাৰ মাজত থাকিব। তেতিয়া মই যে যীহোৱা সেই বিষয়ে তোমালোকে জানিবা। প্ৰভু যীহোৱাই এই কথা কৈছে, অমংগল কেৱল অমংগলৰ পাছত অমংগল, চোৱা সেয়ে আহি পালেহি, অন্ত নিশ্চয়কৈ উপস্থিত হ'ব, সেয়ে তোমাৰ অহিতে জাগি উঠিছে, চোৱা সেয়ে আহি পালেহি। তোমালোকৰ যিসকলে দেশত নিৰ্বাস কৰি আছে, তোমাৰ বিনাশ তোমালৈ আহি আছে, সেই সময় উপস্থিত হ'ল, বিনাশৰ দিন ওচৰ চাপি আহিছে, আৰু পৰ্বতবোৰৰ ওপৰত কেতিয়াও আনন্দ ধ্বনিৰ দিন নহ'ব, কোলাহলৰহে দিন হ'ব। এতিয়া মই তোমাৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, আৰু তোমাৰ অহিতে মোৰ ক্ৰোপ তোমাৰ ওপৰত সম্পূৰ্ণ কৰিম। মই তোমাৰ আচাৰ ব্যৱহাৰ অনুসাৰে বিচাৰ কৰিম, আৰু তোমাৰ সকলো ঘৃণলগীয়া কাৰ্যৰ ফল তোমালৈ পৰিশোধ কৰিম। মই কিবা দৃষ্টি নকৰিম আৰু দয়াও নকৰিম। তোমালোকে যিদৰে কৰিলা, ময়ো তোমালোকলৈ সেইদৰে কৰিম, আৰু তোমালোকৰ ঘৃণলগীয়া কাৰ্যৰ ফল তোমালোকৰ মাজত থাকিব। তেতিয়া মই যে তোমালোকৰ পহাৰ কৰোতা যীহোৱা, সেই বিষয়ে তোমালোকে জানিবা। আৰু চোৱা, সেইদিন আহি পালেহি, বিনাশ ওলাই আহিল, তোমালোকৰ দণ্ডদালিত অহংকাৰৰ কলি ধৰিলে, দৌৰাত্মৰ দুষ্টতাৰ দণ্ড হৈ উঠিল, তেওঁলোকৰ এজনো আৰু তেওঁলোকৰ মাজৰ কোনেও বা তেওঁলোকৰ ধন সম্পত্তি আৰু তেওঁলোকৰ কোনো প্ৰাধান্যতাৰ অৱশিষ্ট নাথাকিল। সেই সময় উপস্থিত হৈ আহি আছে, সেইদিন ওচৰ চাপিছে, কিনো তাই আনন্দ নকৰক বা বেচোতাই বেজাৰ নকৰক, যিহেতু মোৰ ক্ৰোধ সকলো লোকৰ ওপৰত উপস্থিত হ'ব, কিয়নো বেচোতাসকলে জীয়াই থকা সেই সময়লৈকে তেওঁলোকে বেচা তেওঁলোকৰ সেই সম্পত্তি কেতিয়াও পুনৰাই দেখিবলৈ নাপাব, কিয়নো নিজ নিজ জীৱনৰ পাপ আচৰণত তেওঁলোকৰ কোনেও জীৱন ধাৰণ কৰিব নোৱাৰিব। তেওঁলোকে হিঙা বজাই সকলোকে যুগুত কৰিলে, কিন্তু যুদ্ধলৈ যাবৰ বাবে কোনো এজনো নাই, কিয়নো মোৰ ক্ৰোধ তাৰ ইজৰাইল সকলো লোকৰ ওপৰত আছে, তৰোৱাল দেশৰ বাহিৰত আৰু মহামাৰী আৰু আকাল দেশৰ ভিতৰত আছে। যিসকল লোক পথাৰত আছে, তেওঁলোকক তৰোৱালেৰে বধ হ'ব, আৰু যিসকল লোক নগৰৰ ভিতৰত আছে, তেওঁলোকক আকাল আৰু মহামাৰীয়ে গ্ৰাস কৰিব। কিন্তু তেওঁলোকৰ মাজৰ পৰা কিছুমান জীৱিত লোক হাৰি যাব, আৰু তেওঁলোকে গৈ পৰ্বতত থাকিব। তেওঁলোকৰ প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে উপত্যকাত থকা কপৌৰ দৰে ভোগ কৰিব। সকলোৰে হাত দুৰ্বল হ'ব, আৰু সকলোৰে আঁঠু পানীৰ নিচিনা অস্থিৰ হ'ব। তেওঁলোকে চট কাপোৰ পিন্ধিব, আৰু মহা ত্ৰাহ তেওঁলোকৰ আৱৰণস্বৰূপ হ'ব। প্ৰতিজনৰ মুখমণ্ডল লৰ্জিত হ'ব, আৰু তেওঁলোকৰ সকলো মূৰ টকলা কৰা হ'ব। তেওঁলোকৰ নিজ নিজ ৰূপ বাটত পেলাই দিব, আৰু তেওঁলোকৰ সোণ অখুচি বস্তু যেন হ'ব। তেওঁলোকৰ সোণ আৰু ৰূপ যীহোৱাৰ ক্ৰোধৰ দিনা সেইবোৰে তেওঁলোকক ৰক্ষা কৰিব নোৱাৰিব। তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰা নহ'ব, আৰু তেওঁলোকৰ উদৰ পূৰ কৰা নহ'ব, কিয়নো তেওঁলোকৰ অপৰাধবোৰেই তেওঁলোকৰ বিঘিনি হৈ পৰিছে। তেওঁ সুন্দৰ ভূষণৰ বিষয়ে হ'লে তেওঁক তাক গৌৰৱযুক্ত কৰি স্থাপন কৰিছিল। কিন্তু তেওঁলোকে তাত তেওঁলোকৰ ঘিণলগীয়া দেৱতাৰ মূৰ্তি আৰু তেওঁলোকৰ ঘিণনীয় বস্তু স্থাপন কৰিলে। এইকাৰণে মই সেইবোৰ তেওঁলোকলৈ অখুচি বস্তু যেন কৰিলোঁ, আৰু মই সেইবোৰ বস্তু বিদেশীসকলৰ হাতত লুটদ্ৰব্য হিচাপে পৃথিৱীৰ দুষ্টবোৰৰ হাতত শোধাই দিম। তেতিয়া তেওঁলোকে তাক অপবিত্ৰ কৰিব। যেতিয়া তেওঁলোকে মোৰ গুপ্ত স্থান অখুচি কৰিব, তেতিয়া তেওঁলোকৰ পৰা মই বিমুখ হ'ম। ডকাইতবোৰে তাত সোমাই তাক অপবিত্ৰ কৰিব। তুমি এডাল শিকলি গহুৱা, কিয়নো দেশ ৰক্তপাতৰ অপৰাধেৰে পৰিপূৰ্ণ হৈ আছে আৰু নগৰ অত্যাচাৰেৰে সম্পূৰ্ণকৈ ভৰি আছে। এইকাৰণে মই জাতিসমূহৰ মাজৰ অতি দুষ্টবোৰক আনিম আৰু তেওঁলোকে তেওঁলোকৰ ঘৰবোৰ অধিকাৰ কৰি ল'ব, আৰু মই বলৱানসকলৰ গৰ্ব খৰ্ব কৰিম, কিয়নো তেওঁলোকৰ পবিত্ৰ স্থানবোৰ অপবিত্ৰ কৰা হ'ব। ভয় আহিব, তেওঁলোকে শান্তি বিচাৰিব কিন্তু নাপাব। আপদৰ উপৰি আপদ হ'ব আৰু জনৰবৰ উপৰি জনৰব হ'ব। সেই কালত তেওঁলোকে ভাববাদীৰ দৰ্শন বিচাৰিব, কিন্তু পুৰোহিত আৰু পৰিচাৰকসকলৰ পৰা ব্যৱস্থাৰ পৰা মন্ত্ৰণা লোপ পাব। ৰজাই হুক কৰিব আৰু ৰাজকুমাৰে হুক বস্ত্ৰ পৰিধান কৰিব, আৰু দেশৰ প্ৰজাসকলৰ হাত ভয়ত কঁপিব। মই তেওঁলোকৰ আচাৰ ব্যৱহাৰ অনুসাৰে তেওঁলোকৰ বিচাৰ কৰিম, আৰু যেতিয়ালৈকে তেওঁলোকে জানিব পাৰিব যে ময়েই তেওঁলোকৰ ঈশ্বৰ যিহুৱা, তেতিয়ালৈকে মই তেওঁলোকক নিজ মান বিশিষ্ট বিচাৰ কৰিম।